আকাশবাণী গুৱাহাটী পুৱাৰ উজনি অসমৰ বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। অসমত চলি থকা উচ্ছেদ অভিযানৰ ন্যায্যতা পৰীক্ষা কৰিবলৈ এতিয়াৰে পৰা ৰাজ্য চৰকাৰে বিশেষ সমিতি গঠন কৰিব লাগিব। উচ্ছেদিত লোকসকলে দাখিল কৰা আবেদনৰ ৰায়দান কৰি ন্যায়াধীশ পি এছ নৰসিমহা আৰু ন্যায়াধীশ আলোক আৰাধেৰে গঠিত খণ্ড বিচাৰপীঠে ৰাজ্য চৰকাৰক এই নিৰ্দেশনা প্ৰদান কৰে। ৰাজ্যৰ বন আৰু ৰাজহ বিভাগৰ বিষয়াসকলক লৈ এই সমিতি গঠন কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠে এই নিৰ্দেশ প্ৰদান কৰে। ৰাজ্য চৰকাৰে সংৰক্ষিত বনাঞ্চলতহে উচ্ছেদ অভিযান চলাব পাৰিব বুলি ৰায়দানত স্পষ্টকৈ উল্লেখ কৰা হৈছে। উচ্ছেদ অভিযান সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ সংশোধন কৰি উচ্চতম ন্যায়ালয়ে প্ৰথমে বনাঞ্চল চিহ্নিত কৰা আৰু সীমা নিৰ্ধাৰণ কৰাৰ পাছতহে বনাঞ্চল উচ্ছেদ কৰিব পাৰিব বুলি নিৰ্দেশ প্ৰদান কৰে। বন অধিকাৰ আইনৰ অধীনত বনাঞ্চলত থকা কোনো গাঁও পঞ্চায়তৰ অৱস্থানসমূহ আইনী বা বেআইনী এই বিষয়টো এই কমিটীয়ে পুংখানুপুংখভাৱে চালি জাৰি চোৱাৰ পাছতহে সিদ্ধান্ত ল'ব পাৰিব বুলি নিৰ্দেশ দিয়া হয়।
যিমান কেচেছবোৰ আছিলে এভিকশ্যন কেচেছ লৈ পেলাই কোৰ্টে লিভ গ্ৰাণ্ট কৰিছে, কোৰ্টে কেছ ডিছপ'জ অফ কৰিছে আৰু কোৰ্টে হাইকোৰ্টৰ অৰ্ডাৰ যোনটো পাছ কৰা হৈছিলে, ইম্পিউণ্ড অৰ্ডাৰ যোনটো আমি কওঁ, সেইটোক মডিফাই কৰিছে। মডিফাই এই প্ৰকাৰে হৈছে যে কোৰ্টে এতিয়া কমিটি এখন গঠন কৰিছে, কমিটিৰ সন্মুখত কেচেছবোৰ লোৱা হ'ব বা যেনেকৈ জুডিকেশ্যন ফাৰ্ডাৰ হ'ব। এভিকশ্যনটো বৰ্তমান স্থগিত আৰু যিহেতু এটা কমিটিত কেচেছবোৰ ৰেফাৰ কৰা হৈ আছে, আমি এইটো গম নাপাওঁ যে কমিটিৰ স্ক'পটো কি, যে কমিটিয়ে গোটেই ঠাইডোখৰ এৰিয়াটো এক্সামিন কৰিব নে গোটেই অঞ্চল এক্সামিন কৰিব নে কেছ টু কেছ বেচিছ লোৱা হ'ব, এইবোৰ সব বস্তু আমি গম পাম যেতিয়া ডিটেইলড অৰ্ডাৰ ওলাই আহিব।
অসম চৰকাৰৰ বিভিন্ন বিভাগৰ পদৰ বাবে বাছনি লাভ কৰা 1694গৰাকী প্ৰাৰ্থীক আজি নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। ইয়াৰ লগতে ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত ঠিকাভিত্তিক 185গৰাকী প্ৰাৰ্থীলৈ নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। আজি নিযুক্তি লাভ কৰিবলগীয়া প্ৰাৰ্থীসকলৰ ভিতৰত লোক নিৰ্মাণ বিভাগৰ কনিষ্ঠ অভিযন্তা পদত সৰ্বাধিক 642গৰাকী, কৃষি উন্নয়ন বিষয়া পদত 193গৰাকী, জলসম্পদ বিভাগৰ কনিষ্ঠ অভিযন্তা পদত 142গৰাকী আৰু হস্ততাঁত বস্ত্ৰশিল্প তথা ৰেচম বিভাগত ৰেচম প্ৰদৰ্শক হিচাপে 125গৰাকী প্ৰাৰ্থীক নিযুক্তি দিয়া হ'ব। খানাপাৰাৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত দিনৰ 11 বজাত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই নিযুক্তি পত্ৰ বিতৰণ কৰিব। অনুষ্ঠানত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, অতুল বৰা, উৰ্খাও গৌৰা ব্ৰহ্মকে ধৰি কেইবাগৰাকীও মন্ত্ৰী আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকিব। আজি নিযুক্তি লাভ কৰিবলগীয়া প্ৰাৰ্থীসকলক ADRE অৰ্থাৎ অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ জৰিয়তে বাছনি কৰা হোৱা নাই। আজিৰে পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ কলা বাণিজ্য বিজ্ঞান আৰু বৃত্তিমুখী শাখাৰ পৰীক্ষাসমূহ অনুষ্ঠিত হ'ব। উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত আটাইকেইটা শাখা মিলি মুঠ 330744গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব। ৰাজ্যৰ 821টা পৰীক্ষা কেন্দ্ৰত হ'বলগীয়া এই পৰীক্ষাত কলা শাখাত 247865গৰাকী পৰীক্ষাৰ্থী, বিজ্ঞান শাখাত মুঠ 61568গৰাকী আৰু বাণিজ্য শাখাত মুঠ 19806গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব। একেদৰে বৃত্তিমুখী শাখাত 1505গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব। পৰীক্ষা সমাপ্ত হোৱাৰ পাছতে মুঠ 48টা পৰীক্ষাৰ মূল্যায়ন মণ্ডলত উত্তৰ বহীসমূহ মূল্যায়ন কৰা হ'ব বুলি ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে জানিবলৈ দিছে। মাজুলী জিলাত এইবাৰ 9টা পৰীক্ষা কেন্দ্ৰত মুঠ 2150গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে। ইপিনে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধীনত কালিৰে পৰা ৰাজ্যৰ 1046টা পৰীক্ষা কেন্দ্ৰত হাইস্কুল শিক্ষান্ত পৰীক্ষাসমূহ অনুষ্ঠিত হৈছে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ত প্ৰথমবাৰৰ বাবে কালিৰে পৰা সাদিনীয়াকৈ নাহৰ গ্ৰন্থ মহোৎসৱ অনুষ্ঠিত হৈছে। বিশিষ্ট সাংবাদিক, ঔপন্যাসিক তথা বিশ্ববিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰী অনুৰাধা শৰ্মা পূজাৰীয়ে এই গ্ৰন্থ মহোৎসৱ উদ্বোধন কৰে। বিশ্ববিদ্যালয়খনৰ সদৌ অসম ছাত্ৰ সন্থা গোট আৰু স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভাৰ উদ্যোগত তথা বৰপথাৰবাসী ৰাইজৰ সহযোগত এই মহোৎসৱ অনুষ্ঠিত হৈছে। অনুষ্ঠানত দিয়া ভাষণত সাহিত্যিক সাংবাদিকগৰাকীয়ে এটা সুসভ্য জাতি হবলৈ কিতাপেই একমাত্ৰ আশ্ৰয় বুলি মন্তব্য কৰে। তেওঁ বিশ্ববিদ্যালয়ৰ শ্ৰেণীকোঠাৰ পৰাই গ্ৰন্থ অধ্যয়নৰ পৰিৱেশ গঢ়ি তুলিবলৈ আহান জনায়। কাৰ্বি আংলং জিলাৰ বিদেশী ন্যায়াধীকৰণ আদালতে কালি লেংৰি থানাৰ অধীনৰ তাজুদ্দিন খুৰ্চিদ আলী আৰু তিলাবস্তীৰ আমিৰ হুছেইন নামৰ 3জন লোকক বিদেশী বুলি চিহ্নিত কৰি 24 ঘণ্টাৰ ভিতৰত ভাৰত এৰি যাবলৈ নিৰ্দেশ দিয়ে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।